ॐ नमो भगवते वासुदेवाय। श्रीमद्भागवत दशम स्कंध चतुःसप्ततितम अध्याय। शुक उवाच। एबे हो सुन नरनाथ कृष्णचरित भागवत। ब्रह्मानंदन एक दिने विचार कले बसी मने। रणे नारका सुर मारी कृष्ण आणिले जेते नारी। षोल सहस्र एक शत गृहिणी बेशी एक मत। एक अनेक नारी रमे एते विचारी मन भ्रमे। केमन्ते रमई एकांते पुत्र पौत्र अप्रमिते। एके अनेक नारी रमे एते विचारी मन भ्रमे। देखिबि बोली करि सध द्वारका मिलिले नारद। स्वभावे गोविंदर पुर कियबा देवा पटांतर। पुष्पित उपवन मध्ये भ्रमर पक्षी कलना दे। नील कुमुद पद्मसार सुगंध कुसुम कल्हार। हंस सारस मध्ये पशी सुंदर जलाशय भासी। शुभ्र प्रासाद नवलक्ष स्फटिक रजत प्रत्यक्ष। महामर्कत तेज कांति पद्म सुवर्ण झटकन्ति। एकांत मार्ग चतुष्पथ हाट पाटणा सुशोभित। देवता गृह यज्ञशाल दिशन्ति जेने मेघमाल। मार्ग अगणा राजपथ मार्जित चंदने सिंचित। चित्र पितुली कांथ माझे ध्वज पताका तथि साजे। एणु न लागे रवि तेज जही विजय देवराज। के कहु पुरंकर शोभा किबा उपमा ताकु देवा। कृष्णर अंतपुर द्वारे देवे खटन्ति निरंतरे। विश्वकर्मार शिल्पीपण जे पुरे होइछि प्रमाण। षोल सहस्र सते नारी जे पुरे गृह वास्तु करी। कृष्ण सेवंती मन सुखे के कहु तांक पुण्य मुखे। ब्रह्मानंदन एक सरे मिलिले कृष्ण अंतपुरे। विद्रुम स्तंभ मान सोहे चलई इंद्र नील प्राये। फलक मान बई दुर्ज खंजित नाना मणिपुंज। इणे गंजई सर्वज्योति तमे जे सने तारापंती। मुकुता दामे चंद्रा तप जे विश्वकर्मार शिल्प। आसन पल्यंक सहिते निर्मित करिबर दंते। खचित पद्म रागपंती देखन्ते मन से हरंती। कृष्ण कामिनीकर पासे सेवकी सेवंती विश्वासे। ताहांक कंठे रत्नमणि रवि किरण प्राय जिणी। विविध वस्त्र परिदान रूप वयस सुघटण। बलय करे विभूषण पादे नुपुर ऋण झुण। मणिकुंडल सोहे कर्णे कृष्ण कामिनी अवधाने। ଜଳନ୍ତି ରତ୍ନ ଦୀପ ପନ୍ତି ନିବିଡ଼ତମ ସେ ହରନ୍ତି ଚିତ୍ର ଜଗତି ଶିଖେ ଥାଇ ଅଗୁରୁ ଧୂପ ଧୂମ ଚାହିଁ ଜଳଦ ପ୍ରାୟ ମଣି ମନେ ନାଚନ୍ତି ନୀଳକଣ୍ଠ ଗଣେ ହରିହରି ବୋଲ। ଏ ମନ୍ତପୁରେ କୃଷ୍ଣ ନାରୀ ସମାନ ବୟ ବେଶଧାରୀ ସେବନ୍ତି କୃଷ୍ଣର ଚରଣେ ନିଜ ମନ୍ଦିରେ ଜଣେ ଜଣେ ଦାସୀ ସହସ୍ର ମିଳେ ଥାଇ ସେବନ୍ତି ଭାବେ ଭାବଗ୍ରାହୀ ଏମନ୍ତେ ରୁକ୍ମିଣୀ ଭୁବନେ ନାରଦ ମୁନି ଶୁଦ୍ଧ ମନେ ମିଳିଲେ କୃଷ୍ଣ ପାସେ ଯାଇ ଦେଖି ଉଠିଲେ ଭାବଗ୍ରାହୀ ଧାର୍ମିକ ବର ବ୍ରହ୍ମ ରାଶି ଲକ୍ଷ୍ମୀପଲ୍ୟଙ୍କ ତଳେ ବସି କିରୀଟ ଶିରେ ଦେବ ହରି ନମିଲେ ମୁନି ପାଦ ଧରି ନାରଦ ହସ୍ତେ ହସ୍ତ ଦେଇ ଆସନେ ବସାଇଲେ ନେଇ ମୁନି ଚରଣ ଯୁଗ ଧୋଇ ଶିରେ ଘେନିଲେ ଭାବଗ୍ରାହୀ ବ୍ରହ୍ମଣୀୟ ଦେବ ଯାର ନାମ ସକଳ ଗୁଣେ ଅନୁପମ ଯାହାର ଚରଣ ଉଦକ ହରଇ ସକଳ ପାତକ ପୁରାଣ ପୁରୁଷ ମୁରାରୀ ବୋଲନ୍ତି ମୁନି ପାଦ ଧରି ହସି ବୋଲନ୍ତି ମହାବାହୁ ନିଯୋଗ ଆଜ୍ଞା ମୋତେ ହେଉ ନାରଦ କୃଷ୍ଣ ମୁଖ ଚାହିଁ ବୋଲନ୍ତି ଶିରେ କର ଦେଇ ଭୋନାଥ ଶୁଣ ନାରାୟଣ ଅଖିଳ ବ୍ରହ୍ମାଣ୍ଡ କାରଣ ଚକଳ ଜନେ ତୋର କୀର୍ତ୍ତି ଖଳଦଣ୍ଡ ନେ ବକ୍ରଗତି ସାଧୁଙ୍କ ନିସ୍ତାର ନିମନ୍ତେ ତୋ ଅବତାର ଏ ଜଗତେ କ୍ଷିତି ରକ୍ଷଣେ ଚକ୍ରଧର ତୋହର ଯେତେ ଅବତାର ହରିହରି ବୋଲ। ନିଗମେ ତୋର ଯଶ ଗାଇ ଏହା ତ ଭଲେ ମୁଁ ଜାଣଇ ଦେଖିଲି ତୋ ଚରଣ ଯୁଗ ଯହୁ ଜନ୍ମଇ ଅପବର୍ଗ ଯେ ପାଦ ବ୍ରହ୍ମା ବେଦବାଦୀ ଯାହା ଚିନ୍ତନ୍ତି ନିରବଧି ସଂସାର କୂପ ମଧ୍ୟ ପଡ଼ି ଜନ୍ତୁଏ ମାୟା ଜଳେ ବୁଡ଼ି ତାହାଙ୍କ ତରିବାନି ଶୁଣି ତୋ ପାଦ ପଦ୍ମ ଚକ୍ର ପାଣି ସେ ପାଦ ଧ୍ୟାଇ ଏ ଜଗତେ ମୁଁ ଯେ ବୁଲଇ ଅବିରତେ ସେ ପାଦ ଚିନ୍ତା ମୋର ହୃଦେ ନିରତେ ଥାଉ ଅପ୍ରମାଦେ ତୋତେ ଅଇଲି ଦେଖି ମୁଁ ହି ଏମନ୍ତେ ଶିରେ କର ଦେଇ ନାରଦ ଗଲେ ସ୍ନେହ ଭରେ ପୁଣି ମିଳିଲେ ଅନ୍ୟ ପୁରେ କୃଷ୍ଣର ମାୟା ଯୋଗ ମତ ବୁଝିବା ଅର୍ଥେ ବ୍ରହ୍ମାସୂତ ସତ୍ୟଭାମାର ପୁରେ ଯାଇ ମିଳିଲେ ବୀଣା ବାଦ୍ୟ ବାଇ ଉଦ୍ଧବ ସଙ୍ଗେ ଯଦୁପତି ପଶା ଖେଳରେ ଦୃଢ଼ମତି ପ୍ରିୟା ସହିତେ ଦାମୋଦର ଦେଖିଲେ ବ୍ରହ୍ମାର କୁମର ନାରଦ ଆଗମନ ଦେଖି ଗୋବିନ୍ଦ ଆସନ ଉପେକ୍ଷି ପ୍ରିୟା ସହିତେ ନରହରି ଉଦ୍ଧବ କରେ କର ଧରି ପୂଜିଲେ ନାରଦ ଚରଣ ବିପ୍ରଭ କତ ନାରାୟଣ ଆସନ ଆଦି ଉପଚାରେ ଗୃହସ୍ଥ ଆଶ୍ରମ ବ୍ୟବହାରେ ପୂଜି କପାଳେ ଯୋଡ଼ି କର ପୁଛନ୍ତି ପ୍ରଭୁ ଦାମୋଦର କେଣେ ଆଗମନ ତୁମ୍ଭର ପବିତ୍ର କଲ ମୋର ପୁର ତୁମ୍ଭେ ସକଳ ଗୁଣେ ପୂର୍ଣ୍ଣ ସ୍ୱଭାବେ ମୁହିଁ କ୍ଷୁଦ୍ର ଜନ কিয় বা করিবই সেবা, বিচারি মোতে আজ্ঞা দেবা। কহ কি মর্থে আগমন, পবিত্র কর্ম মোর জন্ম, সুফল হেউ আজ্ঞা বহি, বলন্তি প্রভু ভাব গ্রাহী। শুনি নারদ মহামুনি, কিছু ন বলি হেলে তুনি। তক্ষণে উঠি ব্রহ্মা সুত, অন্য ভুবনে উপগত, তহি দেখিলে নরহরি, বাড়ক কোলে ছন্তি ধরি, শিশুলালনে ভগবান, দেখি নারদ আগমন, সম্ভ্রমে প্রভু দেবরাজা, পূর্ব প্রায় ককলে পূজা। নারদ মুনি সুখ ভরে, পুণি মিলিলে অন্য পুরে, তহি দেখিলে ভগবান, স্নাহান অর্থে আগমন, পুণি দেখিলে অন্য পুরে, কৃষ্ণ অছন্তি যজ্ঞ ঘরে, অগ্নি পূজন পঞ্চমুখে, ব্রহ্মানন্দন দেখি সুখে, অন্য ভুবনে পুণি মিলি, দেখন্তি প্রভু বনমালি। বিপ্রে ভুঞ্জাই মিষ্ট অন্নে, শেষে ভুঞ্জন্তি তো সমনে, তক্ষণে অন্য পুরে পশি, কৃষ্ণে দেখিলে ব্রহ্ম ঋষি। গোবিন্দ সন্ধ্যা উপাসনে, গায়ত্রী জপন্তি মৌনে, খড়গ চর্ম ধরি করে, সরসাধন্তি কেউ পুরে, আরোহী অশ্বরথ গজে, নানা ভুবনে নানা সজে। হরি হরি বল। হেমন্ত দেখি ব্রহ্ম ঋষি, পুণি হি অন্য পুরে পশি, তহি দেখিলে ভগবান, কলঙ্ক উপরে শয়ন, উপরে চন্দ্রা তপসহি, সেবন্তি বামা গণে রহি, স্তুতি করন্তি বন্দী জনে, দেখি চলিলে তো সমনে, দেখন্তি অন্য পুরে যাই, উদ্ধবে নিকটে বসাই, মন্ত্রণা মন্ত্রী গণ সঙ্গে, দেখি নারদ ভবরঙ্গে, পুণি মিলিলে অন্য পুরে, দেখন্তি জলর ভিতরে, দিব্য যুবতী গণ সঙ্গে, জলে খেলন্তি নানা রঙ্গে, পুণি মিলিলে অন্য স্থানে, গোবিন্দ বসিত সমনে, গরুঙ্কু করি অলঙ্কার, প্রসন্নে কমলার বর, উত্তম বিপ্রে গরুদান, করন্তি প্রভু ভগবান, তক্ষণে ব্রহ্মাঙ্ক কুমর, পুণি মিলিলে অন্য পুর, তহি দেখিলে নারায়ণ, মঙ্গল পুরাণ শ্রবণ, কেবন ঠারে হাস্য মুখে, হসি চাহান্তি প্রিয়া সুখে, ধ্যান সমাধি অন্য স্থানে, ব্রহ্ম চিন্তন্তি স্থির মনে, কেবন ঠারে গুরু পূজা, সকাম ভোগে পরিচর্যা, কেবন স্থানে যদুপতি, সন্ধি বিগ্রহ রাজনীতি, চিন্তন্তি রাম অনুমতে, যে অবা ভক্ত জনহিতে, কেবন স্থানে যদুপতি, সন্ধি বিগ্রহ রাজনীতি, শ্বশুর ভুবনে পেশন্তি, পুত্রর পত্নীঙ্কি অনান্তি, অন্য ভুবনে নন্দবাল, পুত্র দুহিতাঙ্ক মঙ্গল, বিচারি করন্তি উৎসব, নারদ দেখি নানা ভাব, অদ্ভুত কর্ম নর লোকে, অন্য ভুবনে মিলি সুখে, তহি দেখিলে নারায়ণ, जज्ञे पुञ्जन्ति देवगण केवण पुरे जलदान कूप तड़ागे अवधान मंडप देवता मंदिर जे धर्म गृहस्तवे भार पुणी देखती अन्य पुरे कृष्ण मृगया अनुसरे आरोही अश्व सैन्धव बने मारती नाना जीव पवित्र पशु करिहत निज भुवने उपगत एमन्ते पत्नी पुर अन्ते मध्ये बोलन्ति ब्रह्मा सुते पुण देखिले भगवान कपट माया रूपे छन्न भूलन्ति नारीक भुवने स्त्री चरित अवधाने देखि नारद महर्षि कृष्ण बदन चाही हसी बोलन्ति ब्रह्माक नंदन कोमल संकीत वचन लीला मनुष्य अवतार भोनाथ महिमा तोहर जोगेश्वरंकु अगोचर भोनाथ महिमा तोहर जगदीश्वर तु जगते तो पाद पद्म सेवा अर्थे तोहर जस ओ जगते मुताहा गायण निरते से जस अखिल पावनी गाई बोली भी देह घेनी नारद वाक्य तोष होई बोलती प्रभु भाव ग्राही भगवान वाच सुन नारद साधु कथा मुहि जे धर्मर बकता हर्ता करता मु बोलाई स्वकर्म जगते कराई धर्म रक्षणे मु जगते शरीर धरी नाना मते बुलाई होई रूप भेद मने न कर तुमे खेद कहंती सुक ब्रह्म बेता सुन राजन कृष्ण कथा एमते गृहाश्रम धर्म गोविंद कले जेते कर्म एक शरीर नर हरि सर्वकामिनी पूरे पूरी अनंत जोग माया राशि देखी सानंद ब्रह्म ऋषि आनंदे पाई कौतुक विस्मित सुज्ञानी विवेक कृष्णर गृह मेधि कर्म जे नित्य धर्म अर्थ काम देखि नारद महामुनि परम ब्रह्म तत्व ज्ञानी तक्षणे कृष्ण आज्ञा पाई कृष्ण महिमा मने ध्याई गले नारद ब्रह्मचारी सुण परीक्ष दंड धारी ए मंत मनुष्यर कर्म जे नित्य काम अर्थ धर्म ए अनु पथे देह बही संसार हिते भावग्राही षोल सहस्र नारी मध्ये रमिले नाना अनुबंधे सृष्टि पालन संहारण जे हरि परम कारण अद्भुत कर्म कले जेते गृहस्थ आश्रम उकते जे एहा सुनी भाव बहे जगत जन मधे कहे कृष्ण चरणे भक्ति भाव से प्राणी लभे अपवर्ग कहई जगन्नाथ दास कृष्ण महिमा सुधारस गोविंद माया जोगवाणी सुनी सानंद नृपमणि
हरि हरि बोला। इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे कृष्ण गार्ह्यस्त्यदर्शनं नाम चतुःसप्ततितमोऽध्यायः।